ইয়োব আঠ অধ্যায়। বিলদাদৰ প্ৰথম বক্তৃতা। তেতিয়া চুহিয়া বিলদাদে উত্তৰ দিলে আৰু ক'লে, তুমিনো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ'ব? ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে, সৰ্বশক্তিমান জনাই জানো ন্যায় বিকৃত কাৰ্য কৰে। তোমাৰ সন্তানসকলে তেওঁ বিৰুদ্ধে পাপ কৰিলে, আমি এইটো জানো যে তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে। তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা আৰু সৰ্বশক্তিমান জনাৰ আগত নিবেদন কৰা, তুমি যদি নিৰ্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব আৰু তোমাৰ ধৰ্ম নিবাস পুনৰাই কুশলযুক্ত কৰিব। আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্যশালী হ'ব। কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, আৰু তেওঁলোকৰ পিতৃসকলে মীমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া। কিয়নো আমি কালিৰ লোক একোকে নাজানো, কাৰণ পৃথিৱীত আমাৰ দিন কেইটা ছাঁস্বৰূপ। তেওঁলোকেই তোমাক শিক্ষা দি নক'বনে? আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াবনে? জলাশয় নোহোৱাকৈ জানো পিয়া পিৰাচ বাঢ়িব পাৰে, কুহিলা জানো পানী নোহোৱাকৈ বাঢ়ে। সি জকমকাই উঠি আহোঁতে কাটিবৰ সময় নৌহওঁতেই আনবোৰ টিনতকৈ আগেৰে শুকাই যায়। ঈশ্বৰক পাহৰা সকলোৱে তেনেকুৱা গতি হয়, আৰু অধৰ্মীজনৰ আশা সেইদৰে নষ্ট হয়। তাৰ ভাৰসা উচ্ছন্ন হয় আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়। সি নিজৰ ঘৰত আওজিব, কিন্তু সেয়ে থিৰে নৰব। সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব। যি লতা সূৰ্যৰ আগত ৰখাল হয়, যাৰ ঠালবোৰ বাৰীত বিয়পি যায়, যাৰ শিপাবোৰে শিলৰ দমত মেৰাই ধৰে, যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়, কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হলে সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক'ব, মই তোমাক কেতিয়াও দেখা নাই। চোৱা, তেনে লোকৰ ব্যৱহাৰৰ এইয়েই আমোদ। পাছত সেই ঠাইৰ পৰা আন গছবোৰ উৎপন্ন হ'ব। চোৱা, ঈশ্বৰে সিদ্ধ লোকক দলিয়াই নেপেলাব আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব। তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে আৰু তোমাৰ ওঠ আনন্দৰ ধ্বনিৰে পূৰ কৰিব, সেই কালত তোমাক ঘিণ কৰোতাবোৰক লজ্জাৰ ৰূপ বস্ত্ৰ পিন্ধোৱা হ'ব আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।